এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত তিৱা ভাষাক পঞ্চমমান শ্ৰেণী পৰ্যন্ত বিদ্যালয়ত শিকোৱাৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আশ্বাস দিয়ে। তিৱা সাহিত্য সভাৰ মৰিগাঁৱৰ ঔজাৰীৰ অধিৱেশনত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে আজি এই কথা প্ৰকাশ কৰে। তিৱা সাহিত্য সভাক তিৱা জনগোষ্ঠীৰ এখন বুৰঞ্জী প্ৰণয়ন কৰাৰ ব্যৱস্থা কৰিবলৈও মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। এই বুৰঞ্জী প্ৰণয়নৰ ব্যয় চৰকাৰে বহন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছে। তিৱা ৰজা জোঙাল বলহুৰ বীৰত্বৰ গাঁথা আৰু জনগোষ্ঠীটোৰ চহকী ঐতিহ্য তথা লোককৃষ্টিৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে তিৱা জনগোষ্ঠীয় নৃত্য বৃহৎ পৰিসৰত গুৱাহাটীত পৰিৱেশন কৰোৱাৰ ব্যৱস্থা কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। ডিব্ৰুগড় জিলাৰ মাইজানৰ নগাঘুলিত কালি জীৱবেগৰ পলস খনন কৰি থকা অৱস্থাত মৃত্যু হোৱা ৰাজীৱ বৰুৱা নামৰ শ্ৰমিকজনৰ বাসগৃহলৈ গৈ আজি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই শ্ৰমিকজনৰ পৰিয়ালৰ সদস্য সমবেদনা জ্ঞাপন কৰে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে ব্ৰহ্মপুত্ৰৰ পলস খান্দি গৰাখহনীয়া প্ৰতিৰোধৰ কামত নিয়োজিত শ্ৰমিকজনৰ ওপৰত মাটি খহি পৰাত তেওঁৰ থিতাতে মৃত্যু হৈছিল। ৰহমৰীয়া গড়পৰা গাঁৱৰ এই শ্ৰমিকজনৰ লগত কৰ্মৰত হৃদয়ানন্দ কোঁৱৰ নামৰ আন এজন শ্ৰমিক গুৰুতৰভাৱে আহত হৈ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজীৱ বৰুৱাৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে দুৰ্যোগ ব্যৱস্থাপনা পুঁজিৰ পৰা চাবুৱা ৰাজহ চক্ৰ বিষয়াৰ যোগেদি 2,00,000 টকাৰ এককালীন সাহায্য প্ৰদান কৰে। অহা 2 এপ্ৰিলত হ'বলগীয়া ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ব্যাপক প্ৰচাৰ অভিযান চলিছে। বিজেপি, ৰাভা হাছং যৌথ সমিতি আৰু অগপয় ঐক্যবদ্ধভাৱে প্ৰচাৰ অভিযান চলাই আছে। আজি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ৰাভা হাছং পৰিষদীয় এলেকাত উপস্থিত হৈ আগিয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুশ্ৰিতা নাথৰ লগতে আন দলীয় প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ চলায়। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ নেতৃত্বত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে বিজেপিৰ সহযোগত নিৰ্বাচনী প্ৰচাৰ চলাইছে। পৰিষদৰ অন্তৰ্গত কামৰূপ জিলাৰ 14 সমষ্টিৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈছে। আজি সমষ্টিটোত কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰা আৰু ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে ছয়গাঁৱৰ ৰাজীৱ ভৱনত উপস্থিত হৈ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদত গোৱালপাৰা জিলাত 20টা আৰু কামৰূপ গ্ৰাম্য জিলাত 16টা পৰিষদীয় সমষ্টি আছে। ইয়াৰে গোৱালপাৰা জিলাত 1টা আৰু কামৰূপ জিলাৰ 2টা সমষ্টিত NDAৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱাৰ পৰিপ্ৰেক্ষিতত মুঠ 33টা সমষ্টিৰ বাবে 96গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব। অহা 2 এপ্ৰিলৰ পুৱা 7 বজাৰ পৰা বিয়লি 3 বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। 4 এপ্ৰিলত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। কামৰূপ জিলাৰ ৰাণী সংৰক্ষিত বনাঞ্চলত উঙলি যোৱা বন্যহস্তীৰ এটা মৃতদেহ উদ্ধাৰ কৰা হয়। পূব কামৰূপ বন সংমণ্ডলৰ অধীনৰ ৰাণী ৰেঞ্জৰ অন্তৰ্গত দেওপাহাৰত উদ্ধাৰ হোৱা মৃত বন্যহস্তীটো চোৰাং চিকাৰীয়ে হত্যা কৰাৰ সন্দেহ কৰা হৈছে। বন বিভাগে মেঘালয়ৰ চোৰাং চিকাৰী এমাহ পূৰ্বে হাতীটো হত্যা কৰি দাঁত, শুঁৰ, মঙহ আদি কাটি লৈ যোৱাৰ সন্দেহ কৰিছে। ঘটনাস্থলীত ৰাণী বনাঞ্চলিক বিষয়া ৰজী বৰ্মনসহ বনকৰ্মীৰ দল, পশু চিকিৎসকৰ দল আৰু স্থানীয় লোকৰ উপস্থিতিত মৃতদেহটোৰ অৱশিষ্ট জ্বলাই দিয়া হয়। ৰাজ্য চৰকাৰৰ শিক্ষা, ভৈয়াম, জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ অনুজ পেগুৱে ধেমাজি জিলাৰ বৰুৱা ব্লক চাৰিআলিৰ পৰা সুবাহী চাৰিআলি সংযোগী 75 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন পকী দলঙৰ আজি আধাৰশিলা স্থাপন কৰে। বিশ্ববেংকৰ পুঁজিৰে 2024-25 বিত্তীয় বৰ্ষৰ অধীনত অনুমোদিত 4,46,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলৈ লোৱা পকী দলংখনে যাতায়াতৰ ক্ষেত্ৰত অঞ্চলটোৰ লোকৰ দীৰ্ঘদিনীয়া সমস্যা দূৰ কৰিব বুলি আশা কৰা হৈছে। IPLৰ আজিৰ দ্বিতীয়খন খেলত চেন্নাই ছুপাৰ কিংছ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি হৈছে। মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি বেটিং বিপৰ্যয়ৰ সন্মুখীন হয়। দলটোৱে নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেটৰ বিনিময়ত 155 ৰাণ সংগ্ৰহ কৰে। হায়দৰাবাদত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ প্ৰথমখন খেলত ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিপক্ষে 44 ৰাণত পৰাস্ত হয়। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ সৰ্বাধিক ঈশান কিষাণে অপৰাজিতভাৱে 47টা বলত 106 ৰাণ সংগ্ৰহ কৰি প্লেয়াৰ অব দ্য মেচ খিতাপ লাভ কৰে। আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ৰমণী মোহন দাসৰ আজি সন্ধিয়া গুৱাহাটীৰ জ্যোতিনগৰৰ নিজা বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 80 বছৰ। অভিযন্তা দাসে অৱসৰ গ্ৰহণৰ পাছত অসম চৰকাৰৰ জলসম্পদ বিভাগ আৰু গুৱাহাটী উন্নয়ন কৰ্তৃপক্ষৰ উপদেষ্টা হিচাপে সেৱা আগবঢ়াইছিল। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:05 বজাত।